ਆ ਆਕਾਸ਼ਵਾਣੀ ਗੁਹਾਟੀ। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুপ কুমাৰ শৰ্মা। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। আৰক্ষীৰ গুলীচালনাত আজি আহত এজন লোকৰ বিয়লি চিকিৎসালয়ত মৃত্যু ঘটে। আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনোৱা মতে খেৰনিৰ সমীপৰ ঠেলাংপিত আজি আন্দোলনকাৰী পক্ষ যথেষ্ট লোক সমবেত হয় আৰু তেওঁলোকে ডংকামুখামলৈ বুলি শোভাযাত্ৰা উলিয়াই কপিলী দলঙৰ ওচৰ পায়। আৰক্ষীয়ে শোভাযাত্ৰাকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলায়। আনহাতে কপিলী দলঙৰ আনটোপাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি থাকে। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠায় যদিও আন্দোলনকাৰী পক্ষই আৰক্ষীৰ বাধা নেওচি বাৰে বাৰে সমাপ্ত হয়। প্ৰতিবাদকাৰীৰ একাংশই আৰক্ষীলৈ শিলগুটি দলিয়াই আৰু লাঠি আৰু অন্য অস্ত্ৰৰে আক্ৰমণ চলায়। এই আক্ৰমণত শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি কেইবাগৰাকী আৰক্ষী লোক আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰিবলগীয়া হয়। ইয়াৰ ফলত চিন্থি তিমুং নামৰ এজন লোক আহত হয় আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা আজি আবেলিৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে। চৰকাৰী সূত্ৰই দিছপুৰত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অৱশ্যে ভইচ টেলিফোন সেৱা আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা অব্যাহত থাকিব। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদৰ্শক শিৱপ্ৰসাদ গাঞ্জালাই ডংকামুখামত বাহৰ পাতি আছে আৰু পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰাইছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰ্তমান ডংকামুখামত বাহৰ পাতি আছে আৰু পৰিস্থিতি উপশমৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা চলাই আছে।
আজি মই অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, তেওঁক লগত লৈ এই অনশনস্থলীত আহি কাৰ্বি ৰাইজৰ লগত মই আলোচনাত অনুষ্ঠিত কৰোঁ আৰু অসম চৰকাৰৰ তৰফৰ পৰা মই তেওঁলোকক অনুৰোধ জনাওঁ যে অসম চৰকাৰ জনজাতীয়সকলৰ সমস্যা, তেওঁলোকৰ ভূমিৰ অধিকাৰ এইটোক লৈ খুবেই সংবেদনশীল আৰু সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ধাৰাবাহিকভাৱে পদক্ষেপ লৈ আহিছে। কাৰ্বি আংলঙৰ যিটো ভূমিৰ সমস্যা, এইটো মূলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াক চোৱা চিতা কৰে। তেওঁলোকক আহ্বান জনাওঁ যে অসম চৰকাৰে অতি শীঘ্ৰে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব আৰু তেতিয়ালৈকে তেওঁলোকৰ যি আন্দোলনৰ কাৰ্যসূচী আছিল, অনশন আছিল, তাক স্থগিত ৰখাৰ বাবে মই আহ্বান জনাওঁ।
বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ ডক্টৰ দীপক কুমাৰ বৰকাকতিলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ডক্টৰ কাকতিক ঐশ্বৰ্য শীৰ্ষক উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ 5,00,000 টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। একেদৰে বান্ধৱ প্ৰকাশনলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত নগদ 3,00,000 টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত তৃতীয় বৰ্গৰ বাছনিপ্ৰাপ্ত প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ অহা 10 জানুৱাৰীত বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 14 দিনীয়াকৈ হ'বলগীয়া গ্ৰন্থমেলা সন্দৰ্ভত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে। সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি 3 বজাত হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকিব। কাইলৈ গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ডঃ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো সঞ্চালনা কৰিব বিশিষ্ট লেখক সুমন্ত চলিহাই। আলোচক হিচাপে বিশিষ্ট সংগীত শিল্পী কমল কটকী, ৰঞ্জন বেজবৰুৱা, লেখক সমালোচক ডঃ প্ৰিয়ঞ্চি কুমাৰ দাসে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কাইলৈ গ্ৰন্থমেলাৰ প্ৰাংগণতে বাছনি কৰা 40 বছৰ অনুৰোধৰ 18 গৰাকী যুৱ লেখক লেখিকাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে 25,000 টকাকৈ প্ৰদান কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।